আজি ফেইজাবাদ আৰু আম্বেদকাৰ নগৰ জিলাত দলীয় কৰ্মীৰ সৈতে বৈঠকত মিলিত হ'ব। আনহাতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেলে ৰায়বেৰেলী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল গান্ধীৰ হৈ নিৰ্বাচনী প্ৰচাৰত ভাগ ল'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বিগত 10 বছৰত তেওঁৰ চৰকাৰে দুখীয়াসকলৰ সবলীকৰণ আৰু এনে লোকসকলৰ বাবে সুযোগ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। ইংৰাজী ভাষাৰ এখন দৈনিক বাতৰি কাকতত দিয়া সাক্ষাৎকাৰত শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতে বিশ্বক দেখুৱাই দিছে যে প্ৰতিগৰাকী নাগৰিকৰ সবলীকৰণ আৰু তেওঁলোকক সাফল্যৰ বাবে প্ৰয়োজনীয় সম্পদ যোগান ধৰাই প্ৰকৃত প্ৰগতি। যোৱা 10 বছৰত দেশৰ 25 কোটি লোক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত হোৱা বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰতৰ কৰ্মসংস্থাপনহীনতাৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বনিম্ন। তেওঁ কয় যে কোটি কোটি লোকে প্ৰথমবাৰৰ বাবে ব্যৱসায় আৰম্ভ কৰাৰ বাবে মুদ্ৰা ঋণ আঁচনিৰ সুবিধা গ্ৰহণ কৰিছে। শ্ৰীমোদীয়ে লগতে কয় যে তেওঁৰ চৰকাৰে গড় মুদ্ৰাস্ফীতি বিগত 1 দশকত ন্যূনতম পৰ্যায়ত সীমিত ৰাখিবলৈ সমৰ্থ হৈছে। বিজেপি চৰকাৰে পৰৱৰ্তী 25 বছৰৰ বাবে শক্তিশালী অৰ্থব্যৱস্থা গঢ়ি তুলিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। অন্য এখন বাতৰি কাকতত দিয়া আন এটা সাক্ষাৎকাৰত শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে দুখীয়া লোকসকলৰ বুনিয়াদী আৱশ্যকতা পূৰণ কৰি তেওঁলোকক সবল কৰি তোলাৰ আৰু সৰ্বাম্মক সংস্কাৰৰ জৰিয়তে দেশৰ অৰ্থব্যৱস্থা পুনৰুজ্জীৱিত কৰি তোলাৰ দ্বৈত অভিযানত ব্ৰতী হৈ আছে। কোভিডোত্তৰ বিশ্বৰ ভাৰতৰ বৰ্ধিত গুৰুত্বত আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে ইয়াৰ ফলত দেশৰ জনসাধাৰণৰ মনত নতুন বিশ্বাস জাগৃত হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এইবাৰৰ নিৰ্বাচনত স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছত তেওঁৰ চৰকাৰে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰয়াস চলাব। তেওঁ কয় যে বিজেপিয়ে ইতিমধ্যে পৰৱৰ্তী 5 বছৰৰ বাবে পৰিকল্পনা আৰু নতুন চৰকাৰৰ প্ৰথম 10 দিনত কামৰ তালিকা প্ৰস্তুত কৰি উলিয়াইছে। শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে 2047 চনৰ বাবে অৰ্ধমুখে কাম কৰি আৰু দেশৰ জনসাধাৰণে যাতে নিজৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰে তাক সুনিশ্চিত কৰাৰ বাবে প্ৰতিটো ক্ষণ উৎসৰ্গা কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই যুজ্য প্ৰযুক্তি ব্যৱহাৰ কৰি তৰল ৰকেট ইঞ্জিনৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰি নতুন ইতিহাস ৰচনা কৰিছে। তামিলনাডুৰ মহেন্দ্ৰগিৰিত থকা ইছৰোৰ প্ৰপালচন কমপ্লেক্স অৰ্থাৎ পনুদন চৌহদত শুকুৰবাৰে এই পৰীক্ষা সম্পন্ন কৰা হয়। নতুনকৈ বিকশাই তোলা এই PS4 ইঞ্জিনত যন্ত্ৰাংশৰ সংখ্যা 14ৰ পৰা 1লৈ হ্ৰাস পাইছে আৰু জ্বালাই বা ৱেল্ডিঙৰ জৰিয়তে দিয়া 19টা জোৰা নোহোৱা কৰা হৈছে। ইয়াৰ ফলত প্ৰতিটো ইঞ্জিনৰ বাবদ ব্যৱহাৰ কৰা কেঁচা সামগ্ৰী ৰাহি হ'ব। ইঞ্জিনটোত ব্যৱহৃত ধাতু পাউডাৰৰ পৰিমাণ পূৰ্বৰ 556 কিলোগ্ৰামৰ পৰা 13.7 কিলোগ্ৰামলৈ হ্ৰাস পাব আৰু মুঠ উৎপাদন সময়ো 80% ৰাহি হ'ব। নতুন ইঞ্জিনটোত PSLC উৎক্ষেপণ যানৰ চতুৰ্থ পৰ্যায় আৰু PSLC উৎক্ষেপণ যানৰ প্ৰথম পৰ্যায়ৰ প্ৰতিক্ৰিয়া নিয়ন্ত্ৰণ প্ৰণালীত ব্যৱহাৰ কৰা হ'ব। ইছৰোই নিয়মীয়া PSLV কাৰ্যসূচীৰ বাবে এই ইঞ্জিন ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে। সুৰক্ষা বাহিনীয়ে জম্মু কাশ্মীৰৰ ৰিয়াচি জিলাৰ এটা বনাঞ্চলত সন্ত্ৰাসবাদীৰ এটা গোপন ঘাটি উৎখাত কৰিছে আৰু বিপুল পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ আৰু গোলা বাৰুদ উদ্ধাৰ কৰিছে। সূত্ৰৰ পৰা জানিব পৰা মতে ৰাষ্ট্ৰীয় ৰাইফলছ আৰু আৰক্ষীৰ এটা যুটীয়া দলে আজি পুৱা মাহৰেৰ কুটবোধান বনাঞ্চলত তালাচী চলোৱাৰ সময়তে সন্ত্ৰাসবাদীৰ এই ঘাটিটো উৎখাত কৰে। সুৰক্ষা বাহিনীয়ে লগতে 1 কিলোগ্ৰাম বিস্ফোৰক পাউডাৰ 7টা বিস্ফোৰক ছেফটি ফিউজ উদ্ধাৰ কৰে। আমালৈ বাতৰি অহাৰ পৰলৈকে অভিযান অব্যাহত আছিল। বিশ্বজুৰি আজি মাতৃ দিৱস পালন কৰা হৈছে। প্ৰতি বছৰে মে মাহৰ দ্বিতীয়টো দেওবাৰত এই মাতৃ দিৱস পালন কৰা হয়। নাগালেণ্ডত শলাগ আৰু কৃতজ্ঞতাৰে মাতৃ দিৱস উদযাপন কৰা হয়। সকলো বয়সৰ লোকে মাতৃৰ প্ৰতি স্নেহ আৰু সন্মান প্ৰদৰ্শন কৰে। লগতে গীৰ্জাঘৰসমূহত মাতৃ দিৱস উপলক্ষে বিশেষ সেৱা প্ৰদান কৰা হয়। সকলো মাতৃকে মাতৃ দিৱসৰ শুভেচ্ছা জনাই নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই কয় যে মাতৃত্ব ঈশ্বৰ প্ৰদত্ত উপহাৰ য'ত স্নেহ আশীৰ্বাদ আৰু অন্তহীন ত্যাগ বৰ্তি আছে। পৰিয়াল আৰু সমাজৰ বাবে মাতৃসকল বহনক্ষম শক্তি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মাতৃত্বৰ ভূমিকা পালন কৰা সকলো মাতৃকে আমি সন্মান কৰো। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। চেন্নাইৰ NS চিদাম্বৰমত বিয়লি 3:30 বজাত হ'বলগীয়া 1খন খেলত ৰাজস্থান ৰয়েলছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে বেংগালুৰুৰ M চিন্নাস্বামী ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত হ'বলগীয়া 2খন খেলত দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। ইপিনে কলকাতা নাইট ৰাইডাৰ্ছে যোৱা নিশা কলকাতাত অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছক 18 ৰাণত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই পৰ্যায়ত কাইলৈ দেশৰ 9খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 94টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে পঞ্চম পৰ্যায়ত সামৰি ল'বলগীয়া সমষ্টিসমূহত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।